এয়া আকাশবাণী গুৱাহাটী বুৱাৰজনী অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত ব্যাঘাত জন্মা পাঁচখন জিলাৰ মুঠ 44টা কেন্দ্ৰত কালি হোৱা পুনৰ ভোটগ্ৰহণত 78.10% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। 2 মে'ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত বিক্ষিপ্ত ঘটনা, বেলট বিসংগতিকে ধৰি বিভিন্ন কাৰণত এই কেন্দ্ৰকেইটাত ভোটগ্ৰহণ স্থগিত ৰখা হৈছিল। পুনৰ ভোটগ্ৰহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাৰ সৰ্বাধিক 32টা, শ্ৰীভূমিৰ 8টা, লখিমপুৰত 2টা, গোলাঘাট আৰু মাজুলীৰ এটাকৈ কেন্দ্ৰ আছে। হাইলাকান্দি জিলাত প্ৰায় 71% ভোটদান হোৱা বুলি জানিব পৰা গৈছে। জিলাখনত ভোটগ্ৰহণ সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল। শ্ৰীভূমি জিলাৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত কালি শান্তিপূৰ্ণভাৱে পুনৰ ভোটগ্ৰহণ কৰা হয়। জিলাখনত 66.88% ভোটদান হয়। মাজুলীৰ আহতগুৰি পঞ্চায়তৰ 3 নম্বৰ কাছিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে কেন্দ্ৰটোত 88.16% ভোটদান হৈছে। গোলাঘাটৰ মহুৰা জিলা পৰিষদৰ দিছৈ গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ বাবে গুটুং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ভোটগ্ৰহণত 85.76% ভোটদাতাই ভোটদান কৰে। লখিমপুৰত 79.16% ভোটদান হোৱা বুলি প্ৰকাশ কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পৰ্যন্ত 42 জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নালুদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্ৰাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীৰ এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহান জনায়। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে হাইলাকান্দি আৰু চিৰাঙত 3 জন, কোকৰাঝাৰ, কামৰূপ, গোৱালপাৰা, দক্ষিণ চালমাৰা, মানগাছৰ, হোজাই আৰু নগাঁৱত 2জনকৈ তথা বিশ্বনাথ, দৰং, গোলাঘাট, ধুবুৰী, লখিমপুৰ, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ, শ্ৰীভূমি, বৰপেটা আৰু তামোলপুৰ জিলাৰ পৰা 1জনকৈ লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমযোগে ধৰ্মীয় অনুভূতিত আঘাত হনা তথা সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত বৰপেটা আৰক্ষীৰ এটা দলে শনিবাৰে নিশা জিলাখনৰ এজন যুৱকক তেলেংগানাৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱকজন জিলাখনৰ কাছুমৰা থানাৰ অধীনৰ চাকবান্ধা গাঁৱৰ বাসিন্দা আৰু বিগত কিছুদিন ধৰি তেলেংগানাত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2024-25 পৰ্যটন বৰ্ষৰ বাবে অহা 19 মে'ত জীপ ছাফাৰী বন্ধ কৰা হ'ব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে কৰ্তৃপক্ষ এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে উদ্যানখনত যোৱা 30 এপ্ৰিলত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হলেও পানবাৰী সংৰক্ষিত বনাঞ্চল, বিশ্বনাথৰ পানপুৰ, লাওখোৱা, বুঢ়াচাপৰি বনাঞ্চল কিছুদিনৰ বাবে পৰ্যটকৰ বাবে খোলা থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে পূৰ্বে জানিবলৈ দিয়া মতে চলিত পৰ্যটন বৰ্ষৰ মাৰ্চলৈকে 4,20,000 পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। এইবাৰ প্ৰায় 14,000 বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। এই সংখ্যা পূৰ্বৰ বছৰসমূহত অহা বিদেশী পৰ্যটকৰ সংখ্যাৰ দুগুণ। একে সময়তে সম্ভাৱ্য বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱা বুলিও উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। ডুমডুমা নগৰৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত আজিৰে পৰা সদৌ মৰাণ ছাত্ৰ সন্থাৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব। দুদিনীয়াকৈ হ'বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মৰাণ জনগোষ্ঠীৰ লোকসকল সমবেত হৈছে। সমন্বয় ক্ষেত্ৰত আজি দিনৰ ভাগত 1000 বিহুৱা নাচনীৰ অংশগ্ৰহণেৰে গছতলৰ বিহু পৰিৱেশন কৰা হ'ব। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰ আৰু নাহৰখোৱা শইকীয়া মূল তোৰণ উদ্বোধন কৰা হ'ব। পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছত ৰবীন চৌধুৰী সোঁৱৰণী প্ৰদৰ্শনী দ্বাৰ আৰু গ্ৰন্থমেলা উদ্বোধন কৰা হ'ব। সমন্বয়থলীত ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলেশ্বৰ কলিতাই বীৰ ৰাঘৱ মৰাণ মূল মণ্ডপ উদ্বোধন কৰিব। একেদৰে PNGPৰ অধ্যক্ষ ডঃ নাথুৰাম মজুমদাৰে মৰাণ জনগোষ্ঠীৰ আৰ্হিঘৰ উদ্বোধন কৰিব। ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ দীপ শইকীয়াই মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ গন্ধৈ উন্মোচন কৰিব। মৰাণ জনগোষ্ঠীৰ অন্যতম ঐতিহ্যমণ্ডিত ৰাতি বিহুৰ অনুষ্ঠানত কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ডিব্ৰুগড়ৰ পৰা হজযাত্ৰীৰ এটা দল কালি পবিত্ৰ হজযাত্ৰাৰ উদ্দেশ্যে ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা গুৱাহাটীলৈ ৰাওনা হয়। গুৱাহাটীৰ পৰা তেওঁলোকে ছৌদি আৰবৰ মক্কা মদিনালৈ বিমানেৰে ৰাওনা হ'ব। জিলাখনৰ পৰা এইবাৰ মুঠ 27 গৰাকী লোক হজলৈ ওলাইছে। ইয়াৰে 17 জন পুৰুষ আৰু 10 গৰাকী মহিলা। আমাৰ এতিয়া বাতৰি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।